এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: অসম মন্ত্ৰীসভাত ডক্টৰৰ পুনৰ বণ্টন, নতুনকৈ অন্তৰ্ভুক্ত বি পি এফৰ চৰণবৰক বড়োলেণ্ড কল্যাণ আৰু পৰিবহণ বিভাগৰ দায়িত্ব, অসম আৰক্ষীৰ 36 উচ্চপদস্থ বিষয়াৰ পদৰ সাল সলনি, ৰহাৰ ঐতিহাসিক ফুলগুৰি ধেৱাৰ স্মৃতি বিজড়িত মানুহপুৰা বিলৰ ভূমি শীঘ্ৰে দখলমুক্ত কৰা হ'ব বুলি ৰাজ্য চৰকাৰৰ প্ৰকাশ, আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত অসমত ৰেলসেৱাৰ জনমুখীকৰণ সন্দৰ্ভত আলোচনা, আৰু আই চি চি মহিলা বিশ্বকাপ ক্ৰিকেটত আজি ভাৰত ইংলেণ্ডৰ মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাত ডক্টৰৰ কিছু সাল সলনি কৰা হৈছে। কালি নতুনকৈ অন্তৰ্ভুক্ত বি পি এফৰ বিধায়ক চৰণ বৰক বড়োলেণ্ড কল্যাণ বিভাগৰ লগতে পৰিবহণ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। পূৰ্বে পৰিবহণ বিভাগ যোগেন মোহনৰ আৰু বড়োলেণ্ড কল্যাণ বিভাগ উৰ্খাও গৌৰৱ ব্ৰহ্মৰ দায়িত্বত আছিল। সম্প্ৰতি শ্ৰীব্ৰহ্ম ভূমি সংৰক্ষণ, হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ দায়িত্বত থাকিব। মন্ত্ৰী যোগেন মোহনৰ পৰিবহণ দপ্তৰ কৰ্তন কৰি নতুনকৈ লোকনিৰ্মাণ, গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ দায়িত্ব দিয়া হৈছে। পূৰ্বৰ দৰে শ্ৰীমোহন পাৰ্বত্য উন্নয়ন, সমবায়, খিলঞ্জীয়া আৰু জনজাতীয় বিকাশ তথা সাংস্কৃতিক বিভাগৰ দায়িত্বত থাকিব। একেদৰে মন্ত্ৰী নন্দিতা গাৰলোচাক লোকনিৰ্মাণ, গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ পৰা অব্যাহতি দিয়া হৈছে। মন্ত্ৰীগৰাকী পূৰ্বৰ দৰে ক্ৰীড়া আৰু যুৱ কল্যাণ তথা সংখ্যালঘু উন্নয়ন বিভাগৰ দায়িত্বত থাকিব। উল্লেখযোগ্য যে কালি গুৱাহাটীৰ ৰাজভৱনত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই বি পি এফৰ চৰণ বৰক মন্ত্ৰীৰূপে শপতবাক্য পাঠ কৰোৱায়। ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগে এটা নিৰ্দেশযোগে অসম আৰক্ষীৰ 36 উচ্চ পদস্থ বিষয়া বদলি কৰিছে। এই অনুসৰি শ্ৰীভূমিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসক কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অৰ্থাৎ এছ এছ পি হিচাপে বদলি কৰা হৈছে। ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা ডলেক অনুৰূপ পদত শ্ৰীভূমি জিলালৈ বদলি কৰা হৈছে। কাহিলিপাৰাস্থিত 4th অসম আৰক্ষী বেটেলিয়নৰ কামাণ্ডেণ্ট দেৱাশিষ বৰাক ধুবুৰীৰ এছ এছ পি হিচাপে আৰু কাছাৰৰ এছ এছ পি নোমল মাহাত্তাক কোকৰাঝাৰৰ এছ এছ পি হিচাপে বদলি কৰা হৈছে। কোকৰাঝাৰৰ অনুৰূপ দায়িত্বত থকা পুষ্পৰাজ সিঙক কাৰ্বি আংলঙলৈ আৰু কাৰ্বি আংলঙৰ এছ এছ পি সঞ্জীৱ কুমাৰ শইকীয়াক কামৰূপলৈ বদলি কৰা হৈছে। একেদৰে শিৱসাগৰৰ এছ এছ পি শুভ্ৰজ্যোতি বৰাক যোৰহাটলৈ আৰু যোৰহাটৰ এছ এছ পি শ্বেতাংগ মিশ্ৰক কাহিলিপাৰাস্থিত 4th অসম আৰক্ষী বেটেলিয়নৰ কামাণ্ডেণ্ট হিচাপে বদলি কৰা হৈছে। গুৱাহাটীৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত সম্ভৱী মিত্ৰক গুৱাহাটী মধ্য আৰক্ষী জিলাৰ উপ আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। একেদৰে গুৱাহাটীৰ উপ আৰক্ষী আয়ুক্ত পদ্মনাভ বৰুৱাক দুৰ্নীতি নিবাৰক শাখাৰ এছ এছ পি হিচাপে নিযুক্তি দিয়া হৈছে। ৰহাৰ ঐতিহাসিক ফুলগুৰি ধেৱাৰ স্মৃতি বিজড়িত মানুহপুৰা বিলৰ ভূমি শীঘ্ৰে দখলমুক্ত কৰা হ'ব বুলি ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছে। কালি ফুলগুৰি ধেৱা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত জিলাখনৰ আয়ুক্ত দেৱাশিষ শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ফুলগুৰিৰ ধেৱাত ইংৰাজৰ গুলিত মৃত্যু হোৱা লোকসকলক গোপনে সৎকাৰ কৰা মানুহপুৰা বিল হিচাপে খ্যাত অঞ্চলটো অবৈধ দখলকাৰীৰ কবলত পৰিছে। ৰাজ্য চৰকাৰে এই ঐতিহাসিক ভূমি দখলমুক্ত কৰি ফুলগুৰি ধেৱাৰ নামত পঞ্জীয়ন কৰিব বুলি প্ৰকাশ কৰে। ৰহাৰ বিধায়ক শশীকান্ত দাসে মানুহপুৰা বিলতো এটা স্মৃতিসৌধ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। কালি নগাঁও জিলাৰ ৰহাৰ ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতিৰ সহযোগত বিভিন্ন কাৰ্যসূচীৰে 164 সংখ্যক ঐতিহাসিক ফুলগুৰি ধেৱা দিৱস পালন কৰা হয়। অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ফুলগুৰি ধেৱা স্মৃতিসৌধত বন্তি প্ৰজ্বলন কৰে। মন্ত্ৰীগৰাকীয়ে ফুলগুৰি ধেৱা ব্ৰিটিছ শাসনৰ এক কৰুণ কাহিনী বুলি মন্তব্য কৰে। কেন্দ্ৰীয় চৰকাৰৰ আদি কৰ্মযোগী অভিযান ৰূপায়ণত ডিব্ৰুগড়, যোৰহাট আৰু গোলাঘাট জিলাই শ্ৰেষ্ঠ জিলা হিচাপে সন্মান কঢ়িয়াই আনিছে। নতুন দিল্লীত অনুষ্ঠিত আদি কৰ্মযোগী অভিযানৰ অনুষ্ঠানত জিলা 3খনত দেশৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী জিলা হিচাপে সন্মানিত কৰা হয়। ডিব্ৰুগড় জিলা প্ৰশাসনৰ হৈ জিলাখনৰ সহকাৰী আয়ুক্ত ৰীমা তৃষ্ণা হালৈয়ে যোৱা 17 অক্টোবৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত অনুষ্ঠানত এই বঁটা গ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অভিলাষী আঁচনি আদি কৰ্মযোগী অভিযানৰ অধীনত জনজাতীয় কল্যাণৰ ক্ষেত্ৰত উৎকৃষ্টতা আৰু সৰ্বাত্মক বিকাশৰ বাবে গ্ৰহণ কৰা উল্লেখযোগ্য প্ৰচেষ্টালৈ এই স্বীকৃতি প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সফলতাৰ বাবে জিলাকেইখনত কৰ্মৰত সকলো বিষয়া, কৰ্মচাৰী, জিলা সমন্বয়ক, প্ৰশিক্ষক আৰু সংশ্লিষ্ট সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। কাজিৰঙাৰ অগৰাতলী বনাঞ্চল কালিৰে পৰা পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। কালি এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্রী অতুল বৰা, সাংসদ কামাখ্যা প্রসাদ তাসাৰ লগতে কেইবাগৰাকীও দেশী বিদেশী পর্যটক উপস্থিত থাকে। প্রবেশদ্বার মুকলি করার পাছতে মন্ত্রী শ্রী বৰা আৰু সাংসদ তাসাৰ লগতে পর্যটকসকলে জীপ সাফাৰী কৰে। ইপিনে ভাৰতৰ সৈতে বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰা আৰু বিনিয়োগৰ ক্ষেত্ৰত অধ্যয়নৰ লগতে কাজিৰঙাৰ মৌ পালন আৰু বিপণন কাৰ্য পৰিদৰ্শনৰ বাবে উদ্যানখনলৈ অহা নিউজিলেণ্ডৰ কূটনীতিবিদ এশ্যন জয়বৰ্ধনৰ নেতৃত্বত অহা দলটোৱে কালি অগৰাতলি বনাঞ্চল পৰিভ্ৰমণ কৰে। তেওঁ জাপৰি পথাৰত গাঁওখনৰ পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ উদ্যোগত গাঁওবাসীয়ে কৰা মৌ পালন কাৰ্য পৰিদৰ্শন কৰে। তেওঁলোকে মহিলাসকলৰ এই কামত ভূয়সী প্ৰশংসা কৰে। দলটোৱে অন্যান্য স্থানতো মৌ পালন কাৰ্য পৰিদৰ্শন কৰে। ইয়াৰ পাছতে শ্ৰীজয়বৰ্ধনে কৃষিমন্ত্ৰী অতুল বৰাৰ সৈতে কৃষি উৎপাদন ক্ষেত্ৰত বিনিয়োগৰ সম্ভাৱনা সন্দৰ্ভত বৈঠকত মিলিত হয়। বিগত 10-15 বছৰত অসমত চলাচল কৰা ৰেলৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে ৰেলপথৰ দ্বৈতকৰণ আৰু বৈদ্যুতিকীকৰণকে ধৰি উন্নয়নমূলক কামসমূহ দ্ৰুতগতিত সম্পন্ন হৈছে। অসমত ৰেলসেৱা, বিশেষকৈ যাত্ৰীবাহী ৰেলসেৱাক অধিক জনমুখী কৰা সন্দৰ্ভত কালি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত উত্তৰ পূব সীমান্ত ৰেলৱেৰ প্ৰাক্তন মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া চিতু সিং হাজঙে এই বিষয়ে প্ৰকাশ কৰে।
ডিজেল ইলেক্ট্ৰিকেল মাল্টিপল ইউনিট ডেমোটো প্ৰায় মেমোৰ নিচিনাকেই, ডাবাবিলাকৰ কনষ্ট্ৰাকশ্যনেল ফিচাৰ্ছবোৰ মেমোৰ নিচিনাকেই, সেইবিলাক চলি আছে। অৱশ্যে ইয়াৰ চাৰ্ভিচটো যদি ফ্ৰিকুৱেশ্যনটো বঢ়াই দিয়ে তেতিয়া যাত্ৰীসকলৰ বাবে বেছি সুবিধা হ'লহেঁতেন।
অসমত যাত্ৰীৰ চাহিদা অনুসৰি দীৰ্ঘ দূৰত্বৰ আৰু স্থানীয় যাত্ৰীবাহী ৰেলৰ চলাচল কম আৰু সেয়েহে চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা উচিত বুলি অনুষ্ঠানটোত অসম ৰেল যাত্ৰী সংস্থাৰ সাধাৰণ সম্পাদক দীপংকৰ শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যখনৰ ৰেলপথৰ বৈদ্যুতিকীকৰণ আৰু দ্বৈতকৰণৰ কাম প্ৰায় সম্পন্ন হৈছে যদিও উত্তৰ পূব সীমান্ত ৰেলৱে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ আগতীয়াকৈ প্ৰস্তাৱ প্ৰেৰণ নকৰাৰ বাবে ৰাজ্যখনত এতিয়াও বৈদ্যুতিক ৰেলৰ চলাচল সম্ভৱ হোৱা নাই।
এতিয়া তাৰমানে গুৱাহাটীলৈ মেইন লাইন যিটো মেইন লাইনটো যেতিয়া ইলেক্ট্ৰিফিকেশ্যন হৈ গ'ল তেতিয়া আমি সুধিবলৈ গৈছিলোঁ যে এতিয়া যে হ'ল এই ছেকশ্যনৰ পেছেঞ্জাৰৰ কাৰণে EMU যিটো বৈদ্যুতিক ইঞ্জিনৰ যিটো লোকেল ট্ৰেইন সেৱা, সেই সেৱা প্ৰৱৰ্তনৰ আপোনালোকে কি প্লেন কৰিছে? কোনো প্ৰপ'জেল মালিগাঁৱৰ পৰা দিল্লীলৈ পঠিওৱা হোৱা নাছিল, তেখেতসকলে দেৰি কৰিছে। তো কমপ্লিট হোৱাৰ লগে লগে ৰাজ্যক যাতে আমি দিব পাৰোঁ তেনেকৈ আগৰ পৰা সেই প্ৰস্তুতিটো থাকিব লাগিছিল NFR মালিগাঁৱৰ, সেইটো কিন্তু নাছিলে। দুদিনমান আগতে আমি দেখিছোঁ তেখেতসকলে পঠিয়াইছে, ইঞ্জিন পঠিয়াই এতিয়াও অহা নাই।
অনুষ্ঠানত সাংবাদিক ত্ৰিদীপ লহকৰে ৰেলগাড়ী আৰু প্লেটফৰ্মৰ লগতে ৰেলৱে পৰিসৰৰ আধুনিকীকৰণ তথা পৰিচ্ছন্নতা আৰু শৌচাগাৰ প্ৰস্ৰাৱগাৰসমূহ চাফ চিকুণ কৰি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
ষ্টেচনটোৰ চাফ চিকুণতা সেইটো নিশ্চয় আমিও এতিয়া মেইনটেইন কৰিব পাৰোঁ, কিন্তু সেইটো মেইনটেইন আমাৰ এতিয়া একেবাৰে কৰা হোৱা, আমাৰ একদম উত্তৰ পূৰ্বাঞ্চল আটাইতকৈ ডাঙৰ ষ্টেচন গুৱাহাটীতে সেইটো সিমান ধৰণে চাফ চিকুণ নহয়। গুৱাহাটী প্লেটফৰ্ম 1 নম্বৰ প্লেটফৰ্মটো অলপ চাফ চিকুণ হৈ থাকে, বাকী 6টা প্লেটফৰ্মৰ অৱস্থাই নাই। গতিকে সেইটোত আপোনাৰ যি ধৰণে ৰেল কৰ্তৃপক্ষৰ দায়িত্ব, আমাৰ যাত্ৰীসকলৰো দায়িত্ব আছে চাফ চিকুণকৈ ৰখাৰ, সেইটোত আমি বোধহয় ক'ৰবাত আমিও ফেইল কৰি আছোঁ।
এই আলোচনাৰ আগধৰে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰীয়ে ৰাজ্যখনৰ জনসাধাৰণৰ সহায় হোৱাকৈ ৰেলসেৱাক অধিক জনমুখী কৰি তোলাৰ লক্ষ্যৰে অসম ৰেল যাত্ৰী সংস্থাৰ উদ্যোগত আজি গুৱাহাটীত মুকলি আলোচনা অনুষ্ঠিত হ'ব। গুৱাহাটী জিলা পুথিভঁৰালৰ সমীপৰ সাহিত্য সভা ভৱন চৌহদৰ ৰাধা গোবিন্দ বৰুৱা প্ৰেক্ষাগৃহত আজি দিনৰ 1 বজাৰ পৰা হ'বলগীয়া এই আলোচনাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, সাংসদ, নিবন্ধকাৰ আৰু জ্যেষ্ঠ সাংবাদিকে অংশগ্ৰহণ কৰিব। সভাত ৰেল সমস্যাৰ বিভিন্ন দিশ আলোচনা কৰি কেইটামান সুনিৰ্দিষ্ট পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ লগতে ৰেল কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হ'ব বুলি অসম ৰেল যাত্ৰী সংস্থাৰ সাধাৰণ সম্পাদক দীপংকৰ শৰ্মাই প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আয়োজন কৰা ষষ্ঠ গোলাপ শইকীয়া সোঁৱৰণী অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাত নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ 9ম শ্ৰেণীৰ ছাত্ৰী নিষ্ঠা বৰগোহাঁয়ে প্ৰথম স্থান অধিকাৰ কৰিছে। গহপুৰৰ নিউ স্কলাৰ্ছ একাডেমীৰ 12ম শ্ৰেণীৰ ছাত্ৰী দিব্যা আত্ৰেয় দ্বিতীয় স্থান, যোৰহাটৰ পীৰাকটাৰ মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰী অনেখা ফুকন আৰু গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ 11ম শ্ৰেণীৰ ছাত্ৰ ৰোহিত গাওখোৱাই যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰত অহা 31 অক্টোবৰৰ দিনৰ 2 বজাত হ'বলগীয়া পুৰস্কাৰ বিতৰণ অনুষ্ঠানত পুৰস্কাৰসমূহ প্ৰদান কৰা হ'ব। প্ৰথম 3টা স্থান লাভ কৰা আটাইকেইগৰাকী বিজয়ী প্ৰতিযোগীয়ে একোটাকৈ স্মাৰক, প্ৰমাণপত্ৰ, গ্ৰন্থ আৰু এটাকৈ ৰেডিঅ' ছেট লাভ কৰিব। আজিৰ বাতৰিত আমি যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰা অনেখা ফুকন আৰু ৰোহিত গাওখোৱাই পঢ়া বাতৰিৰ কিছু অংশ প্ৰচাৰ কৰিবলৈ লৈছোঁ।
আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অন্বেষা ফুকন। মটক জনগোষ্ঠী সংগঠনৰ প্ৰতিবাদত উত্তাল ডিব্ৰুগড়, ছাব্বিছৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ দাবী। যোৰহাটত দৈনিক জনমভূমি প্ৰাগ নিউজৰ উদ্যোগত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী। আজি খেলৰ বাতৰিত আছে, মহিলা এছিয়া কাপ হকী ভাৰতে ছিংগাপুৰক 12-0 হৰুৱালে। ভাৰতীয় খেলুৱৈৰ উৎসাহ তুংগত, ফেভৰেট ৰূপে অভিযান আৰম্ভ কৰিব ভাৰতে। কাফা নেশ্যনেল কাপ ফুটবল, ওমানক হেৰুৱাই ভাৰত তৃতীয় স্থানত। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি শুনিবলৈ পাব 7:55।
এয়া আকাশবাণী, বাতৰি পঢ়িছো ৰোহিত গাওঁখয়। ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত জালুকবাৰীস্থিত সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰত স্মৃতি তৰ্পণ আৰু সাংস্কৃতিক অনুষ্ঠানেৰে গণশিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকীৰ উদ্বোধন কৰা হয়। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
সেয়া আছিল তৃতীয় বিজয়ী প্ৰতিযোগী অন্বেষা ফুকন আৰু ৰোহিত গাওঁখোৱাই পঢ়া বাতৰিৰ কিছু অংশ। স্বেচ্ছাসেৱী সংস্থা পথিকৰ উদ্যোগত গুৱাহাটীত প্ৰতি দেওবাৰে দিনৰ 10 বজাৰ পৰা 4 বজালৈ চিকিৎসকৰ বিনামূলীয়া পৰামৰ্শ সেৱাৰ ব্যৱস্থা কৰা হৈছে। এই অনুসৰি আজি নাৰেঙ্গীৰ এঞ্জেল ডায়েগনষ্টিক চেণ্টাৰত এই সেৱা প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে বিগত 22 বছৰে পথিক নামৰ সংস্থাটোৱে 14টা বিশেষ প্ৰকল্পৰে মহিলাৰ স্বাস্থ্য আৰু স্বচ্ছতা, শিশুৰ স্বাস্থ্য, ৰক্তদান, বিশেষভাৱে সক্ষমসকলৰ বাবে সুবিধা প্ৰদানকে ধৰি সমাজলৈ বৰঙণি যোগাই আহিছে। ICC মহিলা ক্ৰিকেট বিশ্বকাপত ভাৰতে আজি ইংলেণ্ডৰ মুখামুখি হ'ব। মধ্যপ্ৰদেশৰ ইন্দোৰত অৱস্থিত হলকাৰ ষ্টেডিয়ামত বিয়লি 3 বজাত খেলখন আৰম্ভ হ'ব। হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতীয় দলটোৱে একেৰাহে 2 বাৰ পৰাজিত হোৱাৰ পাছত তালিকাৰ 4th স্থানত আছে। ইংলেণ্ড বৰ্তমান তালিকাৰ 3য় স্থানত আছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক ঋতুপৰ্ণা বৰাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ বাতৰিত চকু ফুৰাওঁ।
চহা কৃষক অসমীয়াই পথাৰত চাকি জ্বলাই অসমীয়াৰ বাপতিহাহোন কাতি বিহু পালন কৰা বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন বাতৰি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মাজুলীৰ আউনীআটি সত্ৰত আকাশবন্তী প্ৰজ্বলন কৰা বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এমহীয়া আদ্যশ্ৰাদ্ধ আয়োজনৰ বাতৰিটোৱে আজি প্ৰকাশিত আটাইকেইখন কাকততে ভিন ভিন শিৰোনামেৰে স্থান দখল কৰিছে। বাতৰিটো দৈনিক অসম আৰু দৈনিক জনমভূমি কাকতে মুখ্য বাতৰিত স্থান দিছে। সদৌ অসম ছাত্ৰ সন্থাই শান্তিপূৰ্ণভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিবলৈ ৰাইজক আহ্বান জনোৱাৰ বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰকাশ কৰিছে। মাজবাট সমষ্টিৰ BPF দলৰ বিধায়ক চৰণ বড়োৱে পৰিবহণ আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ মন্ত্ৰীৰূপে শপত লোৱাৰ বাতৰিটো অসমীয়া খবৰ, আমাৰ অসম আৰু দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ ঋতুপৰ্ণা। আমিনগাঁৱত চলি থকা BWF বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ অন্তিম তথা 4th দিনটোত আজি একক ছোৱালী শাখাৰ দ্বিতীয়খন ছেমি ফাইনেলত ভাৰতৰ তন্বী শৰ্মাই থাইলেণ্ডৰ শ্বাটলাৰৰ সন্মুখীন হ'ব। তন্বী শৰ্মাই একক ছোৱালী শাখাৰ ছেমি ফাইনেলত সোণৰ পদক অৰ্জন কৰাৰ সুযোগ লাভ কৰিছে। উল্লেখযোগ্য যে তন্বী শৰ্মাই কালি চীনৰ লিউ চি ইয়াক পৰাস্ত কৰি বিশ্ব জুনিয়ৰ বেডমিণ্টন প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ পুৱাৰ ভাগত কুঁৱলী আৰু দিনৰ সময়ছোৱাত ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অসম মন্ত্ৰীসভাৰ দপ্তৰৰ পুনৰ বণ্টন, নতুনকৈ অন্তৰ্ভুক্ত BPFৰ চৰণ বড়োক বড়োলেণ্ড কল্যাণ আৰু পৰিবহণ বিভাগৰ দায়িত্ব, অসম আৰক্ষীৰ 36 গৰাকী উচ্চপদস্থ বিষয়াৰ পদৰ সাল সলনি, ৰহাৰ ঐতিহাসিক ফুলগুৰি ধেৱাৰ স্মৃতি বিজড়িত মানুহপুৰা বিলৰ ভূমি শীঘ্ৰে দখলমুক্ত কৰা হ'ব বুলি ৰাজ্য চৰকাৰৰ প্ৰকাশ, আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত অসমত ৰেল সেৱাৰ জনমুখীকৰণ সন্দৰ্ভত আলোচনা আৰু ICC মহিলা বিশ্বকাপ ক্ৰিকেটত আজি ভাৰত ইংলেণ্ডৰ মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত।